দ্বিতীয় বংশাৱলী 30 অধ্যায় নিষ্ঠাৰ পৰ্ব পালন কৰা। পাছত লোকসকলে যেন ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিষ্ঠা পৰ্ব পালন কৰিবলৈ জিৰচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেইবাবে হিজকিয়াই ইজৰাইলৰ আৰু যিহুদাৰ সকলোফালে দূত পঠিয়ালে আৰু ইফ্ৰইম ও মনছিৰ লোকসকললৈকো পত্ৰ লিখিলে, কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু জেৰুচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিষ্ঠাৰ পৰ্ব পালন কৰিবলৈ স্থিৰ কৰিছিল। প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও জেৰুচালেমলৈ আহি গোট খাবলৈ নহা বাবে তেওঁলোকে নিষ্ঠাৰ পৰ্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল। এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায়বোধ হ'ল। এই হেতুকে তেওঁলোকে যেন জেৰুচালেমলৈ আহি ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিষ্ঠা পৰ্ব পালন কৰে, এইকাৰণে তেওঁলোকে বেৰচেবাৰ পৰা দানলৈকে ইজৰাইলৰ সকলোফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল'লে। আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল। পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ ইজৰাইল আৰু যিহুদাৰ সকলো ঠাইলৈ গ'ল আৰু এই কথা ক'লে যে, হে ইজৰাইলৰ সন্তানসকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অসুৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে আব্ৰাহাম, ইছহাক আৰু ইজৰাইলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেওঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে। তোমালোক ওপৰৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহবা, তেওঁলোকে তেওঁলোকৰ ওপৰৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁলোকক বিনষ্ট হ'বলৈ এৰি দিলে, ইয়াক তোমালোকে দেখিছা। তোমালোকে তোমালোকৰ ওপৰৰ পিতৃসকলৰ দৰে থৰডিঙীয়া নহবা, কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ সোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা, তেওঁ ধৰ্মধামত প্ৰৱেশ কৰি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা, কিয়নো তোমালোক যদি পুনৰাই যিহোৱালৈ ঘূৰা তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তানসকল বন্দী কৰি নিয়াসকলৰ পৰা ইপা পায় এই দেশলৈ উভতি আহিব, কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা ইপাবান আৰু মৰমীয়াল, তোমালোক তেওঁলৈ উলটিলে তেওঁ তোমালোকৰ পৰা বিমুখ নহ'ব। পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰইম আৰু মনছিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবুলনলৈকে গ'ল, কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেজেলিয়ালে। তথাপি আছেৰৰ, মনছিৰ আৰু জবুলনৰ কোনো লোকে নিজকে নম্ৰ কৰি জেৰুচালেমলৈ আহিল। তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ'বলৈ ঈশ্বৰৰ হাতত যিহুদাৰ ওপৰত অৰ্পিত হ'ল। পাছত দ্বিতীয় মাহত সমীৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিবৰ অৰ্থে জেৰুচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে আৰু তেওঁলোকে উঠি আহি জেৰুচালেমত থকা যজ্ঞ বেদীবোৰ আঁতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদুন উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে। পাছত দ্বিতীয় মাহৰ চতুৰ্থ দশ দিনা তেওঁলোকে নিষ্ঠাৰ পৰ্ব বলি দিলে। পাছত পুৰোহিত আৰু লেবিয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু জিহুৱাৰ গৃহলৈ হোম বলিসমূহ আনিলে। তেওঁলোকে ঈশ্বৰৰ লোক মুচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ'ল। পুৰোহিতসকলে লেবিয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ ছটিয়ালে, কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল। এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে অসুচী লোকসকলৰ বাবে নিষ্ঠাৰ পৰ্ব বলি দিয়া কামত লেবিয়াসকল দাৰিদ্ৰত আছিল, কিয়নো ইফ্ৰইম, মনচি, ইছাখৰ আৰু জবুলুনৰ পৰা অহা এই বৃহৎ সমাৱেশৰ মাজত অনেক লোকে নিজকে সুচী নকৰাকৈয়ে লিখিত নিৰ্দেশৰ বিপৰীতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাইছিল। কাৰণ হিজকিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, মংগলময় জিহুৱাই সকলোকে ক্ষমা কৰক। যিকোনোৱে ধৰ্মধাম সুচী কৰা বিধি অনুসাৰে নিজকে সুচী নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ উপৰপিতৃসকলৰ ঈশ্বৰ জিহুৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে। সেইবাবে জিহুৱাই হিজকিয়াৰ নিবেদন শুনি লোকসকলক সুচী কৰিলে। এই হেতুকে জিৰচালেমত উপস্থিত হৈ থকা ইজৰাইলৰ সন্তানসকলে 7 দিনলৈকে মহা আনন্দেৰে সমীৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিলে। লেবিয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যৰে জিহুৱাৰ উদ্দেশ্যে গীত গাই জিহুৱাৰ প্ৰশংসা কৰিলে। আৰু যিসকল লেবিয়া লোক জিহুৱাৰ সেৱা কাৰ্যত নিপুণ আছিল তেওঁলোকক হিজকিয়াই উৎসাহজনক কথা ক'লে। এইদৰে তেওঁলোকে মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ উপৰপিতৃসকলৰ ঈশ্বৰ জিহুৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে 7 দিনলৈকে ভোজ খালে। পাছত গোটেই সমাজে এইদৰে পুনৰ 7 দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰে তেওঁলোকে আনন্দেৰে পালন কৰিলে, কিয়নো যিহুদাৰ ৰজা হিজকিয়াই সমাজক 1,000 ভতৰা, 7,000 ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল আৰু অধ্যক্ষসকলে সমাজক 1,000 খাৰ আৰু 10,000 ভেড়া ও ছাগলী দিলে আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে। আৰু যিহুদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবিয়াসকল, ইজৰাইলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইজৰাইলৰ দেশৰ পৰা অহা বা যিহুদাত থকা সকলো বিদেশী লোকসকল, সেই সকলোৱে আনন্দ কৰিলে। এইদৰে জিৰচালেমত বৰ আনন্দ হ'ল, কিয়নো ইজৰাইলৰ ৰজা দাউদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা জিৰচালেমত এনেদৰে হোৱা নাছিল। পাছত লেবিয়া পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্বাদ কৰিলে, তেওঁলোকৰ মাত শুনা গ'ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল য'ত ঈশ্বৰ নিবাস কৰে।